Iya, Akang Pani. বাতৰি পঢ়িছো যদুমণি শইকীয়াই। এতিয়াৰ প্ৰধান বাতৰিসমূহ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি উত্তৰ পূবৰ চাৰিখন ৰাজ্য ক্ৰমে অসম, মণিপুৰ, ছিকিম আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীসকলক সাক্ষাৎ কৰি বান আৰু ভূমিস্খলনৰ পৰিস্থিতিৰ বুজ লয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত এছিয়ান ডেভেলপমেণ্ট বেংকৰ অধ্যক্ষ মাছাটো কাণ্ডাৰ সৈতে এখন বিশেষ বৈঠকত মিলিত হয়। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা পাঁচ দিনলৈ উত্তৰ পূব ভাৰতত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে। বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা আৰু প্ৰাক্তন গৃহমন্ত্ৰী আছাদ উজ্জামান খান কামালৰ বিৰুদ্ধে বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধীকৰণে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাই ইণ্ডিয়ানছ খন্তেক পাছতে পাঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া শুনক বিতং বাতৰি। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি উত্তৰ পূবৰ চাৰিখন ৰাজ্য ক্ৰমে অসম, মণিপুৰ, ছিকিম আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীসকলক সাক্ষাৎ কৰি বান পৰিস্থিতিৰ বুজ লয়। উল্লেখযোগ্য যে এই চাৰিওখন ৰাজ্যত বিগত কিছুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বান, ভূমিস্খলন আৰু খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। সাক্ষাতৰ সময়ছোৱাত গৃহমন্ত্ৰীগৰাকীয়ে প্ৰত্যেকখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক ব্যক্তিগতভাৱে সাক্ষাৎ কৰি প্ৰয়োজনীয় সহায় আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে। তেওঁ কয় যে উত্তৰ পূবৰ জনসাধাৰণৰ সুৰক্ষাৰ স্বাৰ্থত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে সদায় অটল স্থিতি গ্ৰহণ কৰি আহিছে। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গৃহমন্ত্ৰী অমিত শ্বাহৰ এই তাৎক্ষণিক প্ৰতিশ্ৰুতিৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। উল্লেখযোগ্য যে ৰাজ্যকেইখনত NDRF, SDRFকে ধৰি অগ্নি নিৰ্বাপক বাহিনী আৰু স্থানীয় প্ৰশাসনে 24 ঘণ্টাই ক্ষতিগ্ৰস্ত লোকসকলক সহায় আৰু উদ্ধাৰৰ বাবে অভিযান অব্যাহত ৰাখিছে। এইখিনিতে উল্লেখ কৰিব পাৰি যে অসম, মণিপুৰ, ছিকিম আৰু অৰুণাচল প্ৰদেশৰ উপৰি মেঘালয়, ত্ৰিপুৰা আৰু নাগালেণ্ডতো বিগত সময়ছোৱাত হোৱা বৰষুণে ব্যাপক ক্ষয়ক্ষতি কৰিছে। এই ৰাজ্যকেইখনত এতিয়ালৈকে 27 জন লোকৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে। এই 27 জন লোকৰ ভিতৰত অৰুণাচল প্ৰদেশত 9 জন, মেঘালয়ত 6 জন, অসম আৰু মিজোৰামত 5 জনকৈ আৰু ত্ৰিপুৰা আৰু নাগালেণ্ডত 1 জনকৈ লোকৰ মৃত্যু হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত এছিয়ান ডেভেলপমেণ্ট বেংকৰ অধ্যক্ষ মাছাটো কাণ্ডাৰ সৈতে এখন বিশেষ বৈঠকত মিলিত হয়। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বিগত এটা দশকত ভাৰতৰ দ্ৰুত পৰিৱৰ্তনে অগণন লোকক সবল আৰু শক্তিশালী কৰি তুলিছে আৰু এই যাত্ৰা অধিক ত্বৰান্বিত কৰাৰ লক্ষ্যৰে আমি আমাৰ কাম কৰি আছো। বৈঠকত অনাগত সময়ছোৱাত দেশৰ উন্নয়নৰ বাবে আগবঢ়াই নিবলগীয়া বিষয়সমূহ বিতংভাৱে আলোচনা কৰা হয়। বেংকৰ অধ্যক্ষ মাছাটো কাণ্ডাই জনোৱা মতে দিল্লী পৌৰসভাৰ আন্তঃগাঁথনি উন্নয়ন, মেট্ৰ ৰেলৰ পৰিসৰ সম্প্ৰসাৰণ আৰু মহানগৰখনৰ অন্যান্য সেৱাসমূহ আধুনিকীকৰণৰ বাবে 100 কোটি মাৰ্কিন ডলাৰ বিনিয়োগ কৰা হ'ব। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত বেংকৰ অধ্যক্ষ কাণ্ডাই কয় যে বিকশিত ভাৰত 2047ৰ দৃষ্টিভংগী অতি শক্তিশালী আৰু এছিয়ান ডেভেলপমেণ্ট বেংকে এই দৃষ্টিভংগীক সমৰ্থন কৰি যাব। ভাৰত এছিয়ান ডেভেলপমেণ্ট বেংকৰ অন্যতম অংশীদাৰ বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ বিত্তীয় সাহায্য বৃদ্ধি কৰাৰ লগতে পুঁজি একত্ৰিত কৰি 2047 চনৰ ভিতৰত ভাৰতৰ উন্নত ৰাষ্ট্ৰ হোৱাৰ সপোন সাৰ্থক কৰিবলৈ এছিয়ান ডেভেলপমেণ্ট বেংক সদায়ে সাজু হৈ আছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা 5 দিনলৈ উত্তৰ পূব ভাৰতত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে। বিভাগটোৱে অহা বুধবাৰলৈ কেৰালাৰ মাহে আৰু কৰ্ণাটকত বিজুলী ঢেৰেকনিৰে প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে। তদুপৰি জম্মু, কাশ্মীৰ, লাডাখ, গিলগিট, বাল্টিস্তান, মুজাফৰবাদ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, পাঞ্জাব, হাৰিয়ানা, চণ্ডীগড় আৰু নতুন দিল্লীতো অহা বুধবাৰলৈ প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। উত্তৰ পশ্চিম ভাৰতৰ কংকান আৰু গোৱাতো অহা মঙলবাৰলৈ প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। আনহাতে পশ্চিমবংগ আৰু ছিকিমত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে। বিভাগটোৱে প্ৰকাশ কৰা তথ্য অনুসৰি পশ্চিম ৰাজস্থানত অহা 3 দিনত ধূলিৰ ধুমুহা অহাৰ সম্ভাৱনা আছে। গৃহমন্ত্ৰী অমিত শ্বাহে আজি পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰখনক তীব্ৰ সমালোচনা কৰি কয় যে 2026 চনত ভাৰতীয় জনতা পাৰ্টীয়ে ৰাজ্যখনৰ পৰৱৰ্তী চৰকাৰ গঠন কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে আজি কলকাতাৰ নেতাজী ইণ্ডোৰ ষ্টেডিয়ামত আয়োজিত এখন জনসভাত ভাষণ দি এইদৰে কয়। ৰাজ্যখনৰ আইন শৃংখলা পৰিস্থিতিৰ অৱনতি ঘটা বুলি উল্লেখ কৰি গৃহমন্ত্ৰীগৰাকীয়ে কয় যে নিৰ্বাচনৰ পৰৱৰ্তী সময়ছোৱাত ৰাজ্যখনত হিংসাত্মক পৰিস্থিতি অধিক বৃদ্ধি হৈছে। সীমান্তৰ সিপাৰৰ অনুপ্ৰৱেশ এতিয়া পশ্চিমবংগৰ অন্যতম গুৰুতৰ সমস্যা। ৰাজ্যখনত এতিয়া দুৰ্নীতিয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে বুলি উল্লেখ কৰি গৃহমন্ত্ৰী শ্ৰীশ্বাহে কয় যে এই সময়ছোৱাত পশ্চিমবংগত মহিলাৰ বিৰুদ্ধে অপৰাধৰ সংখ্যাও যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। ৰাজ্য চৰকাৰখন গণতন্ত্ৰ ৰক্ষাত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰি তেওঁ বিগত বিধানসভা নিৰ্বাচনৰ পাছত ৰাজ্যখনত কেইবাজনো বিজেপি কৰ্মীৰ মৃত্যুক লৈ উদ্বেগ প্ৰকাশ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা আৰু প্ৰাক্তন গৃহমন্ত্ৰী আছাদ উদ জামান খান কামালৰ বিৰুদ্ধে বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধীকৰণে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে। যোৱা বছৰৰ জুলাই আগষ্ট মাহৰ গণবিদ্ৰোহৰ সময়ত মানৱতাৰ বিৰুদ্ধে অপৰাধ সংঘটিত কৰাৰ অভিযোগত দুয়োগৰাকী নেতাৰ বিৰুদ্ধে গোচৰ দাখিল কৰা হৈছিল। বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধীকৰণৰ অধ্যক্ষ ন্যায়াধীশ গোলাম মাৰ্টুজাৰ নেতৃত্বাধীন তিনিজনীয়া বিচাৰপীঠে শ্বেখ হাছিনা, আছাদ উজ্জামানৰ লগতে প্ৰাক্তন আৰক্ষী মহাপৰিদৰ্শক আব্দুল্লা আল মানুমলৈ গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰে। ন্যায়াধীকৰণে সংশ্লিষ্ট কৰ্তৃপক্ষক তিনিওগৰাকী ব্যক্তিকে 16 জুনত আদালতত হাজিৰ কৰোৱাৰ নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে দেশখনত জুলাই মাহত সংঘটিত হোৱা গণহত্যাৰ বাবে শ্বেখ হাছিনাক মূল অভিযুক্ত হিচাপে বিবেচনা কৰি অভিযোগনামা দাখিল কৰা হৈছিল। যোৱা 12 মে'ত দেশখনৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধীকৰণৰ তদন্তকাৰী সংস্থাই এই অভিযোগনামা দাখিল কৰিছিল। এইখিনিতে উল্লেখ কৰিব পাৰি যে দেশখনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধীকৰণত আন 2টা গোচৰৰ বিচাৰ প্ৰক্ৰিয়া অব্যাহত আছে। ছিকিমৰ মংগন জিলাত ভূমিস্খলনৰ ফলত কেইবাটাও স্থানত পথ যোগাযোগ ব্যাহত হৈ পৰিছে। চৰকাৰী সূত্ৰই জনোৱা মতে মংগন জিলাৰ লাছেন আৰু লাছুঙত প্ৰায় 1500 পৰ্যটক আবদ্ধ হৈ আছে। বিভিন্ন সংস্থাই ক্ষীপ্ৰগতিত উদ্ধাৰৰ কাম কৰি আছে যদিও উদ্ধাৰৰ কাম সম্পূৰ্ণ নোহোৱালৈকে পৰ্যটকসকলক বাহিৰলৈ ওলাই নাযাবলৈ পৰামৰ্শ দিছে। বৰষুণৰ ফলত তিস্তা নৈৰ জলস্তৰ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। ইপিনে চুথাঙত সন্ধানহীন হোৱা 9জন পৰ্যটকৰো সন্ধান কৰি থকা হৈছে। জম্মু কাশ্মীৰৰ পেহেলগামত হোৱা পাশৱিক সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰত তথা সীমান্তৰ সিপাৰৰ সন্ত্ৰাসবাদ নিৰ্মূল কৰাৰ বাবে ভাৰতৰ দৃঢ় পদক্ষেপে সমগ্ৰ বিশ্বজুৰি দৃষ্টি আকৰ্ষণ কৰিছে। ডেনমাৰ্কৰ শীৰ্ষস্থানীয় কূটনৈতিক বিষয়াই পাকিস্তানৰ পৃষ্ঠপোষকতাৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ শক্তিশালী প্ৰত্যুত্তৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসা কৰে। ভাৰতৰ প্ৰাক্তন ডেনমাৰ্কৰ ৰাষ্ট্ৰদূত ফ্ৰেডি স্বানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভাৰতৰ প্ৰকৃত ৰক্ষকৰ্তা আখ্যা দি আন্তৰ্জাতিক মঞ্চত পাকিস্তানৰ স্বৰূপ উদঙাই দিয়াৰ কূটনৈতিক পদক্ষেপক আদৰণি জনায়। এটা সংবাদ সংস্থাৰ সৈতে হোৱা সাক্ষাৎকাৰত চৌহানে কয় যে আন্তৰ্জাতিকভাৱে নিজৰ প্ৰগতি প্ৰতিফলিত কৰি ভাৰতে আগশাৰীৰ দেশ হিচাপে নিজকে প্ৰতিপন্ন কৰাৰ লগতে প্ৰমাণ কৰিছে যে এই দেশে প্ৰত্যুত্তৰ দিব পাৰে। অপাৰেচন সিন্দুৰৰ ওপৰত আলোকপাত কৰি তেওঁ ভাৰতৰ কূটনৈতিক পদক্ষেপক প্ৰশংসা কৰাৰ লগতে সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতা কৰি অহা পাকিস্তানক গৰিহণা দিয়ে। তেওঁ কয় যে বিশ্বৰ বিভিন্ন প্ৰান্তলৈ সৰ্বদলীয় প্ৰতিনিধি প্ৰেৰণ কৰা ভাৰতৰ পদক্ষেপ সফল হ'ব। তেওঁ আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ে পাকিস্তানৰ বিৰুদ্ধে শক্তিশালী পদক্ষেপ লোৱাৰ পোষকতা কৰে। তেওঁ আন্তৰ্জাতিক সন্ত্ৰাসবাদৰ হকে কাম কৰি অহা তথা সন্ত্ৰাসবাদী কাৰ্যকলাপ বৃদ্ধি কৰাৰ বাবে বিত্তীয় সমৰ্থন যোগান ধৰাৰ দৰে পদক্ষেপত জড়িত হৈ থকা পাকিস্তানক ফাইনেন্সিয়েল একচন টাস্ক ফৰ্চৰ বিশেষ পৰ্যবেক্ষণৰ তালিকাত পুনৰ অন্তৰ্ভুক্ত কৰাৰ পোষকতা কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া দ্বিতীয়খন কোৱালিফায়াৰত 5 বাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছ খন্তেক পাছতে পাঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। পাঞ্জাব কিংছে টছত জয়লাভ কৰি প্ৰথমে মুম্বাই ইণ্ডিয়ানছক বেটিঙৰ বাবে আমন্ত্ৰণ জনাইছে। খেলখনত জয়লাভ কৰা দলটো মঙলবাৰে একেখন ষ্টেডিয়ামত হ'বলগীয়া ফাইনেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ সন্মুখীন হ'ব। মুম্বাই ইণ্ডিয়ানছে বৰ্তমানলৈকে 5 বাৰ IPL ক্ৰিকেট প্ৰতিযোগিতাৰ খিতাপ দখল কৰিছে। ইয়াৰ বিপৰীতে পাঞ্জাবে প্ৰতিযোগিতাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে খিতাপ অৰ্জনৰ চেষ্টা চলাব। ফ্ৰেন্স অপেন টেনিছত আজি ভাৰতৰ তাৰকা খেলুৱৈ য়ুকি ভ্ৰাম্বি আৰু আমেৰিকাৰ ৰবাৰ্ট গালৱেৰ যুটিটো আমেৰিকান যুটি ইভান কিং আৰু খ্ৰীষ্টিয়ান হেৰিছনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইফালে পুৰুষৰ ছিংগলছত আজি যোৱাবাৰৰ চেম্পিয়ন কাৰ্লোছ আলকাৰাজে আমেৰিকান বেন চেলটনৰ বিৰুদ্ধে খেলিব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি উত্তৰ পূবৰ 4খন ৰাজ্য ক্ৰমে অসম, মণিপুৰ, ছিকিম আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীসকলক সাক্ষাৎ কৰি বান আৰু ভূমিস্খলনৰ পৰিস্থিতিৰ বুজ লয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত এছিয়ান ডেভেলপমেণ্ট বেংকৰ অধ্যক্ষ মাছাটো কাণ্ডাৰ সৈতে এখন বিশেষ বৈঠকত মিলিত হয়। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা পাঁচ দিনলৈ উত্তৰ পূব ভাৰতত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে। বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনা আৰু প্ৰাক্তন গৃহমন্ত্ৰী আছাদ উজ্জামান খান কামালৰ বিৰুদ্ধে বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধীকৰণে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাই ইণ্ডিয়ানছ খন্তেক পাছতে পাঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন নিশা 8 বজাত শুনিবলৈ পাব।